এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত বনাঞ্চল ধ্বংসৰ কাৰ্যকলাপ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি, বিভিন্ন নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত 19খন জিলা এতিয়াও বানৰ কবলত, বানত ক্ষতিগ্ৰস্ত বন্যপ্ৰাণীক উদ্ধাৰৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ উদ্যোগত হেল্পলাইন নম্বৰ মুকলি, অসম অৰুণাচল সীমান্তত ইউথেলিয়া মালাকানা নামৰ বিৰল প্ৰজাতিৰ পখিলাৰ সন্ধান, আৰু ভাৰতৰ চিৰাগ ছেট্টী আৰু সাত্বিক ছাইৰাজৰ ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্যত বনধ্বংসৰ কাৰ্যকলাপ কৃত্ৰিম বুদ্ধিমত্তা এ আইৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত ঘোষণা কৰে। কৃত্ৰিম বুদ্ধিমত্তা আৰু কৃত্ৰিম উপগ্ৰহৰ সহায়ত বনাঞ্চল ধবংস আৰু বনভূমিৰ ক্ষতি আদি বাস্তৱসন্মত সময়ত চাব পৰাকৈ এটা পৰ্টেল মুকলি কৰি ডঃ শৰ্মাই কয় যে এই পৰ্টেলৰ জৰিয়তে বনভূমি ধবংসৰ বিষয়ে সঠিক সময়ত ব্যৱস্থা ল'ব পৰাকৈ তথ্য লাভ কৰিব পৰা যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিৱেশ সুৰক্ষাৰ দিশত সহায় হ'ব পৰাকৈ বন বিভাগৰ 129খন বাহনৰ ফ্লেগ অফ কৰে। তেওঁ অসম বন সুৰক্ষা বাহিনীৰ 3টা বেটেলিয়নৰ সুৰক্ষাকৰ্মীসকলক অস্ত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধকৰণৰ পদক্ষেপক আগুৱাই নিবলৈ ৰাজ্য চৰকাৰ তৎপৰ হৈছে বুলি মন্তব্য কৰে। তেওঁ অসম চৰকাৰ আৰু অইল ইণ্ডিয়াই যৌথভাৱে ডিব্ৰুগড়, তিনিচুকীয়া, শিলচৰ, তেজপুৰ আৰু গুৱাহাটীত জৈৱ ইন্ধন প্ৰস্তুত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে। এই প্ৰকল্পৰ কাৰণে প্লাষ্টিক সংগ্ৰহ কৰি দিব পৰা যাব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে। তেওঁ 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা নিজ মাতৃৰ নামত এটি গছপুলি ৰোপণৰ পদক্ষেপে বনানীকৰণৰ দিশত তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন সম্ভৱ কৰিছে বুলি মন্তব্য কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজক অনুৰোধ কৰিছিলে যে প্ৰত্যেকে যাতে নিজ নিজ মাতৃৰ নামত একোডালকৈ গছপুলি ৰোপণ কৰে। আমি এই আহ্বানক আৰু এখোজ আগুৱাই লৈ গৈ আমি এটা পৰ্টেল মুকলি কৰিছো য'ত নেকি সকলোৱে নিজৰ মাতৃ দেৱীৰ নামত একোডালকৈ গছপুলি ৰুই পৰ্টেলত আপলোড কৰিব পাৰিব আৰু গছডাল যেনেকে ডাঙৰ হৈ যাব তেনেকে তাক আপলোড কৰি গৈ থাকিব পাৰিব। আৰু আমাৰ ৰাজ্যখনত 2024 চনত আমি 70 লাখ গছপুলি নিজৰ মাতৃৰ নামত ৰোবৰ বাবে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছিলে। আমি 22 লাখ বেছিকৈ গছপুলি ৰোপণ কৰিবলৈ সক্ষম হৈছিলোঁ। এই বছৰো আমি আশা কৰিছো যে গোটেই বছৰটোত আমি এই ধৰণে বহু ব্যক্তিক অনুপ্ৰাণিত কৰিব পাৰিম যাতে তেওঁলোকে নিজৰ মাতৃৰ নামত একোডালকৈ গছপুলি ৰোপণ কৰিব পাৰে। ইয়াৰ উপৰিও আমি আজি আৰু এটা পৰ্টেল মুকলি কৰিছো যি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ছেটেলাইটৰ সহায়ত ক'ৰবাত যদি ডিফৰেষ্টেশ্যন হৈছে, ক'ৰবাত যদি বনভূমিৰ ক্ষতি হৈছে, তাক আমি লগে লগে ৰিয়েল টাইমত চাব পাৰিম আৰু প্ৰথমতে ব্যৱস্থা ল'ব পাৰিম।
কেৱল পৰিৱেশ দিৱসৰ দিনাখনেই নহয়, বছৰটোৰ প্ৰতিটো দিনে পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি যোৱা অবিভক্ত শোণিতপুৰ জিলাৰ এজন পৰিৱেশ কৰ্মী হৈছে বিশ্বনাথৰ কুমুদ বৰুৱা। পেছাত এগৰাকী জ্যেষ্ঠ অধিবক্তা বৰুৱাই বিশ্বনাথ নগৰখনত প্ৰায় 10,000 গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি নগৰখনক সেউজ কৰি ৰখাত যথেষ্ট অৰিহণা যোগাইছিল। তেজপুৰ নগৰতো তেওঁ ৰোপণ কৰা ভালেসংখ্যক গছলতা এতিয়া জাতিষ্কাৰ হৈ উঠিছে। গছপুলি ৰোপণৰ বাবে তেওঁ নিজৰ ভূমি আৰু বাহনো বিক্ৰী কৰি ধনৰ যোগাৰ কৰিছিল। 2023 চনত এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান শয্যাশায়ী হোৱা এই নীৰৱ প্ৰকৃতিপ্ৰেমীজনক পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নতুন দিল্লীৰ স্বেচ্ছাসেৱী সংগঠন কেয়াৰ লুইট আৰু বিশ্বনাথৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত 19খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনত 5,60,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা 24 ঘণ্টাত বানৰ ফলত 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছৰৰ প্ৰথমটো বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 190টা আশ্ৰয় শিবিৰত 41,317জনৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত 2 লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে। শিলচৰত বান পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু উন্নত হৈছে। জিলাখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা আখিৰাণী দাসে এইদৰে জনাইছে।
অবশেষত 19.83 মিটাৰ বিপদসীমাৰ তললৈ নামি আহিল বৰাক নদীৰ জলপৃষ্ঠ। বৃহস্পতিবাৰে সন্ধিয়া 5 বজাত অন্নপূৰ্ণা ঘাটৰ বৰাক নদীৰ জলপৃষ্ঠ 19.83 মিটাৰ আছিল। বৰষুণ কমি আহিলেও শিলচৰৰ মালিনীবিল অঞ্চল, তপোবন নগৰ 20 ফুট নিম্নভূমি অঞ্চলত এতিয়াও জলমগ্ন হৈ আছে। ফলত এই অঞ্চলসমূহৰ বানাক্ৰান্ত লোকসকল এতিয়াও আশ্ৰয় শিবিৰত আছে। ইপিনে প্ৰায় 3 দিন ধৰি বন্ধ হৈ পৰা চালচাপৰা পথ আৰু কাটাখাল বাইপাছ ৰেল ক্ৰছিং পইণ্টৰ অৱস্থা এতিয়াও স্বাভাৱিক হোৱা নাই, অৰ্থাৎ এতিয়াও জলমগ্ন হৈ আছে সেইসমূহ অঞ্চল। কিন্তু বতৰ সলনি হোৱাৰ ফলত আৰু বৰাক নদীৰ পানী দ্ৰুতগমিত কমি অহাত আজিৰে পৰা শিলচৰ শ্ৰীভূমি আৰু শিলচৰ হাইলাকান্দিৰ যোগাযোগ ব্যৱস্থা স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি উত্তৰ গুৱাহাটীত বান ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়। ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আশ্ৰয়গৃহৰ ব্যৱস্থা কৰাৰ উপৰি প্ৰয়োজনীয় সাহায্য প্ৰদানৰ দিহা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে SDRF আৰু NDRFয়ে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত পথ, ৰেল আৰু ফেৰী সেৱা ব্যাহত হৈছে। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জন্মবাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাযোগে ডঃ শৰ্মাই কয় যে ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱৰ গভীৰ স্বদেশপ্ৰেম, অসাধাৰণ ব্যক্তিত্ব আৰু দূৰদৰ্শিতাই আমাৰ জাতিক সদায় সমৃদ্ধ কৰি ৰাখিছে। অসম সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভা, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ সহযোগত নগাঁৱত আজিৰে পৰা 3দিনীয়াকৈ লেখক শিবিৰৰ আয়োজন কৰা হৈছে। কবিতা, গল্প, উপন্যাস আৰু নাট্য সাহিত্যৰ মনোগ্ৰাহী অনুষ্ঠানেৰে এই শিবিৰ নগাঁও জিলা পুথিভঁৰাল কমলাদেৱী টুডি স্মৃতি ভৱন আৰু নগাঁও সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা হৈছে। এই অনুসৰি আজি অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে উদ্বোধনী অনুষ্ঠান সঞ্চালনা কৰিব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, নাগালেণ্ডৰ কবি সাংবাদিক মনালিছা চাংকিজা আৰু সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া কবিতা অধিৱেশন দুখন ৰাজীৱ বৰা আৰু ডঃ মঞ্জু লস্কৰে উদ্বোধন কৰিব। বিয়লিৰ ভাগত চুটিগল্প বিষয়ৰ প্ৰথমখন বৈঠক শিৱানন্দ কাকতিয়ে উদ্বোধন কৰিব। ডঃ অপূৰ্ব কুমাৰ শইকীয়াই দ্বিতীয়খন বৈঠক সঞ্চালনা কৰিব। নগাঁও জিলা পুথিভঁৰালত উপন্যাস বিষয়ৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বানত ক্ষতিগ্ৰস্ত বন্যপ্ৰাণীক উদ্ধাৰৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ উদ্যোগত হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজে বিপদত পৰা বন্যপ্ৰাণী দেখিলে কেন্দ্ৰটোৰ হেল্পলাইন নম্বৰ 6901864900ত খবৰ দিব পাৰিব। তদুপৰি বানৰ সময়ছোৱাত সৰ্বাধিক ক্ষতি হোৱা পহু যদি কোনো অঞ্চলত আবদ্ধ হৈ থাকে তেন্তে তাক ধৰিবলৈ চেষ্টা নকৰিবলৈ কেন্দ্ৰটোৰ চিকিৎসকসকলে আহ্বান জনায়। উল্লেখযোগ্য যে বৰ্তমানলৈকে কেন্দ্ৰটোত এনিমেল কীপাৰ আৰু 6গৰাকী চিকিৎসক 24 ঘণ্টাই নিয়োজিত হৈ আছে। বানৰ সময়ছোৱাত 4টা ভাগত বিভক্ত হৈ সেৱা আগবঢ়োৱা কেন্দ্ৰটোৱে প্ৰয়োজন সাপেক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পশু চিকিৎসকসকলক নিয়োগ কৰিব বুলিও জনাইছে। অসমৰ 200 বছৰীয়া চাহৰ ইতিহাস অধ্যয়নৰ বাবে জাপানৰ 7গৰাকী মহিলা গৱেষকৰ এটা দল তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহাসিক বিছাগাঁৱত উপস্থিত হৈছে। দলটোৱে অসমৰ চাহ শিল্পৰ আদিভূমি বিছাগাঁৱত উপস্থিত হৈ বিছাৰজাৰ বাসগৃহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে 200 বছৰৰ পূৰ্বে লিডু বিছাগাঁৱৰ চিংফ ৰজা বিছাগামৰ সৌজন্যত স্কটিছ উদ্যোগী ৰবাৰ্ট ব্ৰুছে অসমত চাহৰ সন্ধান পাইছিল। অসমৰ চাহৰ আদিভূমি এই ঠাই পৰিভ্ৰমণ কৰিবলৈ অহা জাপানী গৱেষকৰ দলটো অসম চাহ পৰ্যটন উদ্যোগৰ প্ৰচাৰত ডঃ প্ৰদীপ বৰুৱাই সহযোগ কৰে। গৱেষকসকলে জনগোষ্ঠীটোৱে 200 বছৰ আগেয়ে কেনেকৈ হাতেৰে চাহ প্ৰস্তুত কৰিছিল সেই বিষয়ে আলোচনা কৰাৰ লগতে বৰ্তমান জনগোষ্ঠীটোৰ মাজত চাহ ব্যৱহাৰ সন্দৰ্ভতো আলোকপাত কৰে। কেন্দ্ৰত শাসনাধিষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ ভাৰতে বিগত দশকত উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা 11টা বছৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে। আজি দেশৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ দ্বাৰা ভাৰতীয় সভ্যতাৰ গৌৰৱ পুনৰুদ্ধাৰ সন্দৰ্ভত আলোকপাত কৰা হ'ব। বিগত দশকটোত ভাৰতৰ সাংস্কৃতিক যাত্ৰা এটা দৃষ্টি নন্দন আলপনাৰ দৰে ৰঙীন পৰম্পৰা প্ৰতিফলিত কৰা আৰু বিশ্বমুখী আছিল। হাম্পিৰ প্ৰাচীন মন্দিৰৰ পৰা ধ্ৰুপদী সংগীত আৰু নৃত্যৰ প্ৰচলিত পৰম্পৰাক চৰকাৰে নতুন ৰূপত পুনৰুজ্জীৱিত কৰি তুলিছে। অযোধ্যাৰ ৰাম মন্দিৰ জনসাধাৰণৰ ঐতিহাসিক অভিলাষ পূৰণ কৰি দেশৰ বিশ্বাস আৰু ৰাষ্ট্ৰীয় একতাৰ অনন্য প্ৰতীক হিচাপে পৰিগণিত হৈছে। তদুপৰি বাৰাণসীৰ কাশী বিশ্বনাথ ধাম কৰিডৰ প্ৰকল্পই কাশী বিশ্বনাথ মন্দিৰক পবিত্ৰ গংগা নৈৰ সৈতে সংযুক্ত কৰি তীৰ্থযাত্ৰীসকলক অভিনৱ অভিজ্ঞতাৰ স্বাদ দিছে। 5,000 কোটি টকা আবণ্টন কৰা স্বদেশ দৰ্শন আঁচনিয়ে দেশত 76টা প্ৰকল্প ৰূপায়ণেৰে পৰিবহণ আন্তঃগাঁথনিৰ বিস্তৰ ৰূপান্তৰ সাধন কৰিছে। একেদৰে হৃদয় আঁচনিৰ অধীনত 12খন ঐতিহ্য নগৰীক বিকশাই তোলাৰ লক্ষ্য লোৱা হৈছে। তিনিচুকীয়া জিলাৰ নিকটৱৰ্তী অৰুণাচলৰ সীমান্তত এবিধ বিৰল প্ৰজাতিৰ পখিলাৰ সন্ধান পোৱা গৈছে। ইউথেলিয়া মালাকানা নামকৰণ কৰা পখিলাবিধৰ সংযোজনে ভাৰতত পোৱা পখিলাৰ প্ৰজাতি সৰ্বমুঠ 1328লৈ বৃদ্ধি কৰিলে। আৰক্ষী জোৱান ৰৌচন উপাধ্যায়ৰ প্ৰচেষ্টাত পখিলাৰ এই প্ৰজাতিটোৰ প্ৰায় 100 বছৰৰ পাছত পুনৰ সন্ধান পোৱা গৈছে। জৈৱ বৈচিত্ৰত পখিলাৰ গুৰুত্ব আৰু তাৎপৰ্য সন্দৰ্ভত বিতংকৈ জনাবলৈ এয়া আমাৰ মাজত গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক আৰু বিশিষ্ট পৰিৱেশবিদ ডঃ জিন্তু শৰ্মা।
জৈৱ বৈচিত্ৰ বুলি ক'লে আমি গছ লতে লতিকাৰ পৰা আৰম্ভ কৰি পখিলাসকললৈকে আমি জৈৱ বৈচিত্ৰৰ ভিতৰত আমি ৰাখোঁ। আৰু এই পখিলাবিলাক যিবিলাকক ফ্লাইং জুৱেল বুলি কোৱা হয় অত্যন্ত গুৰুত্বপূৰ্ণ এটা এবিধ উপাদান আৰু অত্যন্ত ধুনীয়া দেখনীয়াৰ। এতিয়া ভাৰতবৰ্ষতে প্ৰায় 1400মান পখিলা পোৱা যায়। তাৰ ভিতৰত অসমত প্ৰায় 962বিধ পখিলাৰ প্ৰজাতি আছে বুলি গৱেষণাত গম পোৱা গৈছে। অৰুণাচলত প্ৰায় 900বিধ আৰু আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে 446বিধমান পখিলাৰ প্ৰজাতি পোৱা গৈছে। এতিয়া আমি গম পোৱা মতে ইউথেলিয়া মালাকানা বুলি এবিধ নামাকৰণ কৰা পখিলাৰ প্ৰজাতি ভাৰতত পখিলাৰ পোৱা প্ৰজাতিৰ সংযোজিত হৈছে, যাক আমি এডিশ্যনছ বুলি কওঁ। এই সংযোজনবিলাক গছৰ ক্ষেত্ৰতেই হওক বা বেলেগ বেলেগ প্ৰাণীৰ ক্ষেত্ৰতেই হওক পোৱা যায়, আমি পাই থাকোঁ। আৰু এই সংযোজনটো নিঃসন্দেহে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সংযোজন আৰু যিটোৱে আমাৰ জৈৱ বৈচিত্ৰ যে ইমান চহকী আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলটো সেই কথাটোকে সূচাইছে আৰু এইটো এটা নিঃসন্দেহে আমাৰ কাৰণে অত্যন্ত ভাল খবৰ।
আপোনালোকৰ বাবে তেওঁলোকৰ কণ্ঠ হয়তো সুপৰিচিত, কিন্তু আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো তেওঁলোকৰ এটা নিজস্ব পৰিচয় আছে। এনেকেইগৰাকীমান বাতৰি পঢ়োতাৰ ভিন্ন পৰিচয় আগবঢ়োৱা হ'ব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অহা 7 জুনৰ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত। আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ 3গৰাকী বাতৰি পৰিৱেশকে। ভাৰতৰ চিৰাগ ছেট্টী আৰু সাত্বিক ছাইৰাজ ৰণকিৰেড্ডীৰ যুটীটো ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত আজি মালয়েছিয়াৰ মান ৱে ছং আৰু টি কাই ৱানৰ মুখামুখি হ'ব। ইয়াৰ পূৰ্বে চিৰাগ আৰু সাত্বিক ছাইৰাজৰ যুটীটোৱে জাকাৰ্টাত অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ ৰাছমছ কেজৰ আৰু ফেডৰিক ছুগাৰ্ডৰ যুটীটোক 2-1 গেমত পৰাস্ত কৰে। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
বছৰৰ প্ৰথমটো মানত ৰাজ্যখনৰ 21খনকৈ জিলাৰ 6,79,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে অসমৰ বান পৰিস্থিতিৰ খবৰ লৈছে যদিও যোৱাটো বৰ্ষৰ বান সাহায্যৰ এটকাও কেন্দ্ৰই মোকলাই দিয়া নাই। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে বাতৰি প্ৰকাশ কৰিছে। অসমত থকা নদী বান্ধসমূহৰ পৰা কেৱল বিদ্যুৎ উৎপাদনতহে গুৰুত্ব দিয়া হৈছে বাবে বাৰিষাৰ সময়ছোৱাত বান্ধৰ অতিৰিক্ত পানীয়ে ৰাজ্যখনত দুৰ্যোগ সৃষ্টি কৰি আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেশখনত 12খন দেশৰ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে 7খন দেশৰ ভ্ৰমণকাৰীৰ ক্ষেত্ৰতো অতিৰিক্ত নিয়ন্ত্ৰণ বলবৎ কৰিছে। আমেৰিকাত পুনৰ মুছলমান নিষেধাজ্ঞা শিৰোনামেৰে দৈনিক জনমভূমি কাকতে বাতৰি প্ৰকাশ কৰিছে। প্ৰকৃতি তথা জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই কাৰ্বি আংলঙত বনজ সম্পদ ধবংসযোগ্য অব্যাহত আছে। এই বাতৰি প্ৰকাশ কৰি দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম ন্যায়ালয়ক উৰংগা কৰি তুলিৰামৰ খনন। গুৱাহাটীৰ কৃত্ৰিম বানৰ মূল কাৰণ হিচাপে দেখা দিয়া মেঘালয়ৰ পাহাৰৰ খননক লৈ তদন্ত হ'ব। এই ক্ষেত্ৰত অসম চৰকাৰক সহযোগ কৰাৰ বাবে মেঘালয় চৰকাৰে প্ৰতিশ্ৰুতি দিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। ৰাজ্যত বনধ্বংসৰ কাৰ্যকলাপ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি গৈছো।
ধন্যবাদ জিন্তি। বতৰা স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30.5 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22.8 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যত বনাঞ্চল ধবংসৰ কাৰ্যকলাপ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি, বিভিন্ন নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত 19খন জিলা এতিয়াও বানৰ কবলত। অসম অৰুণাচল সীমান্তত ইউথেলিয়া মালাকানা নামৰ বিৰল প্ৰজাতিৰ পখিলাৰ সন্ধান। আৰু ভাৰতৰ চিৰাগ ছেট্টী আৰু সাত্বিক ছাইৰাজৰ ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।